এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অবৈধভাৱে দখলীকৃত ভূমি দখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰিছে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ভূমি দখলমুক্ত কৰাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছিল। যোৱা শনিবাৰে কামৰূপ জিলাৰ আমিনগাঁও অঞ্চলত প্ৰথমটো উচ্ছেদ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাজ্যত এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত 1250 বৰ্গ কিলোমিটাৰ ভূমি দখলমুক্ত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। অহা 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তখনৰ সভানেত্ৰী উবুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত লবলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত গাঁও পঞ্চায়তৰ সচিব সুংবাদন নাৰ্জাৰীয়ে এনেদৰে কয়।
জুমুৰমুৰ গাঁও পঞ্চায়ত আসাম ৰাজ্য কে নগাঁও জিলা মে কঠিয়াতলী খণ্ড মে স্থিত এক পঞ্চায়ত হে। ইস সাল হমে ভাৰত চৰকাৰ কে পঞ্চায়তী ৰাজ মন্ত্ৰালয় কে দ্বাৰা সন্মানীয় দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্ত বিকাশ 2007 কা পুরস্কার দিয়া গয়া হ্যাঁ, জিস কারণ হম অত্যন্ত প্রসন্ন আর গর্বান্বিত হ্যাঁ। ইসি অবসর কা লাভ উঠাতে হুয়ে মেয়ে ভারত সরকার, আসাম সরকার, হমারে বিধায়ক শ্রী জিতু গোস্বামী জি, নগাঁও জিলা প্রশাসন, কঠিয়াতলি খণ্ড উন্নয়ন কে অফিসার, SIRD গুয়াহাটি, SIRD আমনি কা আভার প্রকট করতে চাহতি হুঁ। উনকে সহযোগ, সহায়তা আর মার্গদর্শন কে কারণ হি আজ হম ইস স্তর পর পৌঁছে হ্যাঁ।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিয়ন্ত্ৰণ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগলিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। লখিমপুৰৰ নাৰায়ণপুৰত থকা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কালি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুসৰি মুকলি সভা আৰু 12 দিনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। মাধৱদেৱ কলাক্ষেত্ৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া কৃষ্টি কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলে বৰগীত পৰিৱেশন কৰে। অনুষ্ঠানত বুঢ়িয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ভূপেন বৰা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে কালি সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বৃহত্তৰ নাৰায়ণপুৰ বিহপুৰীয়া অঞ্চলৰ 4গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হৈছে স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, সমাজসেৱক গোলক হাজৰিকা আৰু প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা। শিৱসাগৰ নগৰৰ দৰবাৰ ৰোডৰ 3 নম্বৰ ৱাৰ্ডত কালি নিশা চোৰে এঘৰ মানুহৰ পৰা লক্ষাধিক টকাৰ সোণৰ গহনা, বহু পৰিমাণৰ নগদ ধন আৰু আন মূল্যৱান সামগ্ৰী লুটি নিয়ে। আব্দুল ৰেকিব নামৰ এজন লোকৰ হাৰ্ডৱেৰ দোকানৰ পৰাও চোৰে প্ৰায় 4,50,000 টকাৰ নগদ ধন লৈ যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। এই চুৰিকাণ্ডৰ খবৰ পোৱাৰ পাছতে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হয় আৰু এই দুষ্কাৰ্যৰ সৈতে জড়িত অপৰাধীৰ অনুসন্ধান অব্যাহত ৰাখিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।